Iya, Akahbani. পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নিচামুক্ত ভাৰত অভিযানৰ অধীনত ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। ফ্ৰান্সত চলি থকা G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ বাবে ইভিয়ান চহৰখন সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছে। সন্মিলনত সহযোগী দেশৰূপে অংশগ্ৰহণ কৰা ভাৰতৰ হৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত নেতা দুগৰাকী অন্তিমবাৰৰ বাবে মুখামুখিকৈ বৈঠকত মিলিত হৈছিল। আজিৰ বৈঠকত উভয় পক্ষৰ বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়োখন দেশৰে স্বাৰ্থ জড়িত হৈ থকা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলে নতুন দিল্লীত দৃষ্টি নিবদ্ধ কৰা হেতু ভাৰতৰ ক্ৰমাগতভাৱে অন্যতম আন্তঃৰাষ্ট্ৰীয় শক্তিৰূপে উত্থান ঘটিছে আৰু এনে সময়তে হ'বলগীয়া শ্ৰীমোদী আৰু শ্ৰীট্ৰাম্পৰ এই বৈঠকখনে বিশেষ গুৰুত্ব বহন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সকলোৰে সুবিধাৰ বাবে সুষম, সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰাৰ বিষয়ত আয়োজিত সন্মিলনৰ এখন কৰ্মশালাতো অংশ ল'ব। ইয়াৰ লগতে শ্ৰীমোদীয়ে দুপৰীয়াৰ আহাৰৰ সৈতে আয়োজন কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ নিয়োগ নিশ্চিত কৰা বিষয়ক আন এটা আলোচনাতো ভাগ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনৰ আপাহতে আজি ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ' কষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ ভন ডাৰ লিয়েনৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকত ভাগ লোৱাৰ কথা আছে। শ্ৰীমোদীয়ে আজিৰ দিনটোতে জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতে আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰ আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে পৃথক পৃথককৈ দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ কালি কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল চিচি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিউঙকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে উভয় দেশৰ সম্পৰ্কৰ ইতিবাচক দিশসমূহক আদৰণি জনাই আৰু কৌশলগত সহযোগিতা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দুয়োগৰাকী নেতাই লগতে তৰলীকৃত প্ৰাকৃতিক গেছ, তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু কয়লাৰ সৈতে জড়িত বাণিজ্যিক ব্যৱস্থাকে ধৰি অৰ্থনৈতিক সহযোগিতাৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ইপিনে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে ভিজন 2035ৰ অধীনত ভাৰত ব্ৰিটেইনৰ সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ সহযোগিতাৰ শলাগ লয়। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয় আৰু মুম্বাইত ইয়ক আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়কে ধৰি ভাৰতত ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপনৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ মাজত ৰূপায়িত শক্তিশালী শিক্ষা সহযোগিতাক লৈ নেতা দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ সৈতে বিশ্ব স্বাস্থ্য আৰু উন্নয়নৰ সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে G7 ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে একাধিক পদক্ষেপৰ কথা ঘোষণা কৰিছে। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত নেতাসকলে কংগো আৰু উগাণ্ডাত পুনৰ দেখা দিয়া ইবোলা প্ৰাদুৰ্ভাৱৰ প্ৰতি সমন্বিত আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ আহ্বান জনায়। ভাৰত, ইজিপ্ত, কেনিয়া আৰু দক্ষিণ কোৰিয়াই সীমান্ত পৰ্যবেক্ষণ আৰু সম্প্ৰদায়ভিত্তিক সচেতনতাকে ধৰি অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। নেতাসকলে ইবোলা ভাইৰাছৰ প্ৰতিষেধক আৰু চিকিৎসা পদ্ধতিৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাষ্ট্ৰসমূহে কৰ্কট ৰোগৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখন ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাৰত আৰু ব্ৰাজিলকে ধৰি অংশীদাৰ দেশসমূহৰ সহযোগিতাত নেতাসকলে কৰ্কট ৰোগৰ গৱেষণা আৰু বিকাশমূলক প্ৰযুক্তিৰ দায়িত্বশীল ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে ৰোগ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু গুণগত স্বাস্থ্যসেৱাৰ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো জোৰ দিয়া হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000ৰ পৰা 25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলি শ্ৰীসিঙে প্ৰকাশ কৰে।
CNTA is committed 100% to ensure that no malpractice will happen. Every question paper which has been made, every question which is made, has been made in a complete secure manner. We have added layers of security to what is normally done. We have taken every single precaution to ensure that nobody who is involved in setting of the question papers or translating them or printing them or moving them or storing them till the date of the examination is compromised in any manner. That responsibility NTA has taken. We have taken help from multiple agencies, all the Ministry of Home, the Paramilitary, Department of Post, Ministry of Defense, Ministry of External Affairs, the state governments, state police, state administration, chief secretaries. Everybody is helping NTA. And this is the commitment that India has to our young minds. And we will ensure that the examination is conducted in a flawless manner at all the 5,440 centers within India and 14 centers outside India.
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। জনসাধাৰণৰ অংশগ্ৰহণ, স্বেচ্ছাসেৱকৰ সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশত নিচাৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই উদ্যম গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিচামুক্তি মিত্ৰৰ বাবে ব্যক্তিগত ডেশবোৰ্ড আৰু নিচামুক্তি ভাৰত অভিযান সম্পৰ্কীয় এখন চুটিছবিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। ডঃ কুমাৰে কয় যে সপ্তাহজোৰা অভিযানৰ সময়ত সমগ্ৰ দেশতে সজাগতা সৃষ্টি আৰু সমূহীয়া অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত কালি যমুনা নদী পুনৰ সজীৱ কৰাৰ লক্ষ্যৰে দীৰ্ঘদিনীয়া কিছাও বহুমুখী বান্ধ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত ছখন ৰাজ্যৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানে এই প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হয়। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰকল্পটো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ বাবে উত্থাপন কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে চুক্তিবদ্ধ পুঁজি আৰ্হিৰ অধীনত প্ৰকল্পটোৰ পানীৰ উপাদানৰ ব্যয়ৰ 90% বহন কৰিব আৰু বাকী 10% ব্যয় ছখন ৰাজ্যই বহন কৰিব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা দেওবাৰে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে 64 ৰানত জয়লাভ কৰিছিল। ভাৰতে আজি আফগানিস্তানৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন লক্ষ্ণৌৰ শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত দিনৰ 1:30 বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে শৃংখলাত 1-0 ফলাফলেৰে আগবাঢ়ি আছে আৰু আজিৰ খেলখনত জয়লাভেৰে দলটোৱে শৃংখলা হস্তগত কৰাৰ আপ্ৰাণ প্ৰয়াস কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপে দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে কালি লছ এঞ্জেলেছৰ ছফি ষ্টেডিয়ামত নিউজিলেণ্ড আৰু ইৰাণৰ মাজত অনুষ্ঠিত খেলখন 2-2 ফলাফলত অমীমাংসিত হৈ ৰয়। একেদৰে মিয়ামিত উৰুগুৱে আৰু ছৌদি আৰবৰ মাজত আৰু চিটল ষ্টেডিয়ামত বেলজিয়াম আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত দুয়োখন খেলেই 1-1 ফলাফলত অমীমাংসিত হৈ ৰয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।